গীতমালা 122 অধ্যায় ডায়ুদৰ ৰচিত যাত্ৰাৰ সংগীত। মই আনন্দিত হলো যেতিয়া লোকসকলে মোক ক'লে, ব'লা আমি যিহুৱাৰ গৃহলৈ যাওঁ। হে জিৰচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছো। হে জিৰচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাপে গঢ়ি তোলা হৈছে। সকলো ফৈদ সেই ঠাইলৈ উঠি যায়। তেওঁলোক জিহুৱাৰ লোকসকলৰ ফৈদ। তেওঁলোকে ইজৰাইল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে জিহুৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়। কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, ডায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে। তোমালোকে জিৰচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা। যিসকলে জিৰচালেমক ভাল পায় তেওঁলোক উন্নত হওক। তোমালোকৰ প্ৰাৰ্চীবোৰৰ ভিতৰত শান্তি হওক আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক। মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অৰ্থে মই ক'ম, জিৰচালেমৰ মাজত শান্তি থাকক। আমাৰ ঈশ্বৰ জিহুৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মংগল বিচাৰি প্ৰাৰ্থনা কৰিম।